এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ ভূমিত উচ্ছেদ অভিযানত কোনো অন্তৰ্বৰ্তীকালীন স্থগিতাদেশ জাৰি কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ। মৃত ব্যক্তিৰ শৱদেহ পৰিয়ালক দিবলৈ অস্বীকাৰ কৰা ৰাজ্যৰ ব্যক্তিগত চিকিৎসালয়ৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ মন্ত্ৰীসভাৰ সিদ্ধান্তৰ প্ৰতি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ আদৰণি। অসমতো আজি বিশ্ব জনসংখ্যা দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী উদযাপন। গুৱাহাটী শিশু মহোৎসৱৰ দ্বিতীয় দিনা চানমাৰীৰ বাকৰিত শিশুৰ উলহ মালহ। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজত লৰ্ডছত অনুষ্ঠিত তৃতীয় টেষ্টৰ দ্বিতীয় দিনা জশপ্ৰীত বুমৰাৰ উজ্জীৱিত প্ৰদৰ্শন। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। এতিয়া শুনো বিতং বাতৰি। গুৱাহাটী উচ্চ ন্যায়ালয়ে গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ ভূমিত চৰকাৰে চলাবলগীয়া উচ্ছেদ অভিযানত কোনো অন্তৰ্বৰ্তীকালীন স্থগিতাদেশ জাৰি কৰা নাই। বন বিভাগে বনাঞ্চলখনত উচ্ছেদ চলোৱাৰ আশংকাৰে 194গৰাকী লোকে উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিল। এই লেখ আবেদনৰ ভিত্তিত গোচৰীয়াসকলৰ লগতে চৰকাৰী পক্ষৰ শুনানি লৈ উচ্চ ন্যায়ালয়ে প্ৰস্তাৱিত উচ্ছেদ অভিযানত কোনো স্থগিতাদেশ জাৰি নকৰিলে। ইয়াৰ বিপৰীতে উচ্চ ন্যায়ালয়ে অহা 21 জুলাইত লেখ আবেদনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। উচ্চ ন্যায়ালয়ে লগতে পুনৰ সংস্থাপনৰ ব্যৱস্থা নোহোৱা পৰ্যন্ত বন বিভাগে গোচৰীয়া লোকসকলৰ বাবে পৰ্যাপ্ত খাদ্য আৰু বিকল্প আশ্ৰয় ব্যৱস্থা কৰিব লাগিব বুলি স্পষ্ট কৰি দিয়ে। চৰকাৰে কাইলৈৰ পৰা পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলাবলৈ সাজু হৈছে বুলি আমাৰ স্থানীয় সংবাদদাতাই জনাইছে। চৰকাৰৰ বিভিন্ন বিভাগ আৰু সংস্থাত নতুনকৈ নিযুক্তি লাভ কৰা 51,000তকৈও অধিক যুৱক যুৱতী কাইলৈ ৰোজগাৰ মেলাৰ জৰিয়তে আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব। এই উপলক্ষে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ মাধ্যমেৰে আয়োজন কৰা এটা অনুষ্ঠানত ভাগ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিব। এই অনুষ্ঠানতেই তেওঁ নৱনিযুক্ত প্ৰাৰ্থীসকলক উদ্দেশ্য কৰি ভাষণ দিব। উল্লেখযোগ্য যে নতুনকৈ নিযুক্তি লাভ কৰা যুৱক যুৱতীসকলক নিযুক্তি পত্ৰ বিতৰণৰ লক্ষ্যৰে কাইলৈ দেশৰ 47টা স্থানত 1600 ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগসমূহত নতুনকৈ প্ৰাৰ্থী নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৃষ্ঠপোষকতাত কাইলৈ গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুৰিত পুৱা 10:30 বজাৰ পৰা এই ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ গুৱাহাটীৰ মালিগাঁৱত থকা মুখ্য কাৰ্যালয় ৰং ভৱনত হ'বলগীয়া ৰোজগাৰ মেলাত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। ডিমাপুৰৰ টাউন হলত হ'বলগীয়া ৰোজগাৰ মেলাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে অংশগ্ৰহণ কৰিব। শিলিগুৰিৰ কাশ্মীৰ কলনীত থকা VIP অফিচাৰ ৰেষ্ট হাউচত হ'বলগীয়া আনখন ৰোজগাৰ মেলাত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ ৰাজ্যমন্ত্ৰী অজয় টামটা উপস্থিত থাকিব। দেশৰ ভিন ভিন স্থানৰ পৰা নিযুক্তি লাভ কৰা এই প্ৰাৰ্থীসকলে ৰেল, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, শ্ৰম আৰু নিযুক্তি, ডাক বিভাগ আদিকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ত যোগদান কৰিব। ৰাজ্যৰ ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হোৱা ৰোগীৰ শৱদেহ বিলৰ সম্পূৰ্ণ ধন আদায় নিদিয়ালৈকে নিকটাত্মীয়ক গতাই নিদিয়া কাৰ্যৰ বিৰুদ্ধে অসম মন্ত্ৰীসভাই কালি লোৱা সিদ্ধান্তৰ প্ৰতি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে আদৰণি জনাইছে। এই বিষয়ে এয়া আমাৰ এক প্ৰতিবেদন।
অসম মন্ত্ৰীসভাই কালি লোৱা এক সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা ৰাজ্যখনৰ ব্যক্তিগত খণ্ডৰ চিকিৎসা ব্যয় পৰিশোধ কৰিব নোৱাৰা কোনো ব্যক্তিৰ মৃতদেহ ব্যক্তিগত চিকিৎসালয় কৰ্তৃপক্ষই পৰিয়ালৰ লোকক গতাই নিদিয়াকৈ থাকিব নোৱাৰিব। মৃতদেহ উভতাই দিবলৈ অস্বীকাৰ কৰিলে তেনেলোকৰ পৰিয়ালে 104 নম্বৰত ফোন কৰি অথবা স্থানীয় থানাক অৱগত কৰিলে আৰক্ষীয়ে তৎকালে ব্যৱস্থা গ্ৰহণ কৰিব। এই বিষয়ে আমি কথা পাতিছিলো জ্যেষ্ঠ সাংবাদিক পৰম প্ৰকাশ গগৈৰ সৈতে। তেওঁ আমাক এইদৰে কয়,
ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ যিবোৰ চিকিৎসালয় আছে সেইবিলাকক নাকি লগোৱাটো এটা সময়ৰ দাবী বুলি ইতিমধ্যে পৰিগণিত হৈছে। মই ভাবো যে তাতকৈও বেছি প্ৰয়োজন হৈছে ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহত যিটো আন্তঃগাঁথনি আছে সেয়া উন্নত কৰিব লাগে। বহু চিকিৎসা মহাবিদ্যালয়ত আপুনি ৰেডিঅলজিৰ ডাক্তৰ নাপায়, চিটি স্কেনৰ সুবিধা নাপায়, MRI সুবিধা নাপায় বা যিকোনো ধৰণৰ সামান্য উন্নত মানদণ্ডৰ চিকিৎসা আমি চৰকাৰী চিকিৎসা ব্যৱস্থাত লাভ কৰিবলৈ সক্ষম নহওঁ। মই ভাবো ৰোগী আৰু ব্যক্তিগত খণ্ডৰ নাৰ্ছিংহোম বিলাকৰ মাজত যথেষ্ট পৰিমাণৰ সংঘাত সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। মৃতদেহ এটা যদি ঘূৰাই দিবলগীয়া হয়, ইফালে আকৌ নাৰ্ছিংহোম বিলাকত যদি তেওঁলোকে বিল পৰিশোধ কৰিবলৈ বাকী থাকে, ৰোগী আৰু নাৰ্ছিংহোমৰ মাজত সংঘাত বৃদ্ধিৰ এক বাতাবৰণ সৃষ্টি হোৱাৰ আশংকা আছে। চৰকাৰে এই দিশবিলাক প্ৰথমে বিবেচনা কৰিহে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল বুলি মই অনুভৱ কৰোঁ। বহু ক্ষেত্ৰত দেখিছো যে মেডিকেল টেৰৰিজিম, এইটোৰ বহু লোক বলি হৈছে। আনকি অসমতো ইয়াৰ যথেষ্ট উদাহৰণ আছে। আনকি ভুল চিকিৎসার বলি হৈ পেলাই নার্সিং হোম বিলাকত আমার বহু রোগীয়ে অকালতে জীবন হেরুয়াবলগিয়া পরিস্থিতির সৃষ্টি হয়েছে। সরকারে আসলতে সামগ্রিকভাবে চিকিৎসা সেবাটির উপর বা ব্যবস্থাটির উপর যে তীক্ষ্ণ নজর রাখব লাগে, সরকারে যে ধরনের ভূমিকা লব লাগিছিল তেনে ধরনের লব পৰা নাই। সরকারে কই থাকে কিন্তু কথাবিলাক কেবল ঘোষণাতেই রয়ে যায়। সরকার সমূহে কই আহে যে সরকারি চিকিৎসক সকলে ব্যক্তিগত খণ্ডর নার্সিং হোমত গৈ পেলাই চিকিৎসা সেবা আগবঢ়াব নোৱাৰি। গুৱাহাটীতেই চাওক বা ডিব্ৰুগড়তেই চাওক, অসমৰ প্রত্যেকখন চহরতেই আপনার কাঠফুলার দরে যাক নার্সিং হোম গড়ি উঠিছে, সরসংখ্যক নার্সিং হোমর চিকিৎসকই কিন্তু সরকারি চিকিৎসালয়ের অহা। ইয়ার ফলত মই ভাবো যে সরকারি চিকিৎসা সেবার যে মানদণ্ড, সেই মানদণ্ডর উপর বিরূপ প্রভাব পেলায়। সরকারে আসলতে সামগ্রিকভাবে ফলপ্রসূ ব্যবস্থা গ্রহণ করলেহে মানুষে ভবা ধরনের অসমতে চিকিৎসা সেবা লাভ করব বলে মই ভাবো।
গুৱাহাটীর এগারী সচেতন ব্যক্তি অলোক দত্তই নার্সিং হোমর কাম কাজ সম্পর্কে তেওঁৰ অভিজ্ঞতা ব্যক্ত করে সরকার এই সিদ্ধান্ত আদরণি জনায়।
সরকার সম্পূর্ণ শুদ্ধ সিদ্ধান্ত আর খুব ভাল সিদ্ধান্ত বুলিয়ে কম, কিন্তু ইয়ার কার্যকরী করার কারণে সরকারে যিখিনি পদক্ষেপ লব লাগিব সেই পদক্ষেপখিনি যাতে ভালদরে লয় তার ব্যবস্থা করব লাগিব। কিয়নো নার্সিং হোম সমূহে যেতিয়া এজন রোগীর মৃত্যুর পিছত তেওঁৰ কিমান টকা হয়েছে সেই টকাটো দি পেলাই মৃতদেহটো ঘুরাই দিব বিচাৰে, সেইটো সময়ত ঘরুয়া পরিস্থিতি সকলোখিনি ফুকাওত হয়ে থাকে। এই অবস্থাটো যদি একটা অদ্ভুত টকার একটা বিল তেওঁলোকৰ হাতত ধরাই দিয়ে আর তেওঁলোকক জোর করে এইটো সোনকালে দিয়া, নহলে তোমালোকর মৃতদেহটো তোমালোকর হাতত গতাই দিয়া নহব, এনেকুৱাবিলাক যদি পরিস্থিতির উদ্ভব হয় তেতিয়া হলে সেই পরিয়ালটোর কারণে বা মৃতকর যিখিনি সম্বন্ধীয় লোক আছে তেওঁলোকৰ কাৰণে অকণমান অসুবিধা হয়। আজি কাগজত পঢ়িলো দুদিন হস্পিটেলত রাখি মৃতদেহটো ঘূৰাই দিওঁতে 4,00,000 টকার এখন বিল পরিয়ালটোৰ হাতত ধরাই দিয়া হয়েছে। গতিকে নিম্ন মধ্যবিত্তৰ কথা বাদেই মধ্যবিত্তই এনে 4,00,000 টকা দুদিনত দিয়ার কারণে খুব অসুবিধা হয়। গতিকে সরকারে যদি এনেকুৱা এটা সিদ্ধান্ত গ্রহণ করেছে আর সেই সিদ্ধান্তটোর কার্যকরীকরণের ক্ষেত্রতো সরকারে এটা নির্দিষ্ট নীতি করে ললে আরো বেশি ভাল হবে।
কেন্দ্রীয় সরকারের সমবায় মন্ত্রালয়ের চতুর্থ বার্ষিক প্রতিষ্ঠা দিবস আজি গুৱাহাটী খানাপাৰা থকা কৃষক প্রশিক্ষণ কেন্দ্রত পালন করা হয়। অনুষ্ঠানত মুখ্য অতিথি হিসাবে যোগেন মোহনে ভাগ লৈ সমবায়ের যোগে রাজ্যখনের উদ্যমী ব্যক্তিসকলক জীবন আর জীবিকার সন্ধান দিয়ার বাবে দায়বদ্ধ হয়ে দৃঢ়তার কাম করবলৈ বিভাগের সকলো বিষয়া কর্মচারীর প্রতি আহ্বান জানায়। মন্ত্রীগৰাকীয়ে লগতে কয় যে কেন্দ্রীয় সমবায় মন্ত্রী অমিত শাহ আর মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার নেতৃত্বত সমবায় বিভাগটো যথেষ্ট আগবাঢ়ি গৈছে। কেন্দ্রীয় সরকারে বান্ধি দিয়া কেতবোৰ লক্ষ্য বিভাগটোৱে অতিক্রম কৰিবলৈ সমর্থ হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰী মোহনে নগাঁও আৰু কামৰূপ মহানগৰ জিলাত দুখন মহিলা সমবায় বজাৰ গঢ়ি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও প্ৰকাশ কৰে। নলবাৰীত এটা মৰাপাট কল স্থাপনৰ বাবে 150 কোটি টকাৰ প্ৰকল্প গ্ৰহণ কৰাৰ লগতে খেতিপথাৰৰ মাটিৰ গুণাগুণ ঘূৰাই অনাৰ বাবে কেঁচুসাৰ উৎপাদনৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। আজিৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত সমবায় বিভাগৰ সচিব অনন্ত জ্ঞানী, নাবাৰ্ডৰ মুখ্য মহাপ্ৰবন্ধককে ধৰি বিভিন্ন ক্ষেত্ৰৰ পৰা অহা প্ৰতিনিধিবৰ্গ উপস্থিত থাকে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অনুজা লোপামুদ্ৰাৰ পৰা।
আজি বিশ্ব জনসংখ্যা দিৱস। সমগ্ৰ বিশ্বতে জনসংখ্যা বৃদ্ধিৰ ফলত উদ্ভৱ হোৱা প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবছৰে 11 জুলাইত এই দিৱস পালন কৰা হয়। পৰিৱেশ তথা উন্নয়নকে ধৰি জনসংখ্যাৰ সৈতে জড়িত বিষয়সমূহৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে 1990 চনৰ ডিচেম্বৰত গ্ৰহণ কৰা এটা প্ৰস্তাৱৰ জৰিয়তে বিশ্ব জনসংখ্যা দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে। 1990 চনৰ 11 জুলাইত বিশ্বৰ 90খনতকৈও অধিক দেশত প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হৈছিল। এইবাৰৰ দিৱসৰ মূল বিষয় হ'ল মাতৃ আৰু শিশু উভয়ৰে সুস্বাস্থ্য আৰু কল্যাণৰ হকে গৰ্ভধাৰণৰ মাজৰ সময়ৰ উপযুক্ত ব্যৱধান। ৰাজ্যৰ কেইবাখনো জিলাত আজি বিশ্ব জনসংখ্যা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। জনসংখ্যা বিস্ফোৰণ আৰু ধৰ্মীয় জনসংখ্যাগত অসমতাৰ বিষয় সন্দৰ্ভত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ শাখা অনুষ্ঠানৰ ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্টৰ বৰপেটা জিলা সমিতিয়ে আজি জিলা আয়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। এই স্মাৰক পত্ৰৰ জৰিয়তে জনসংখ্যা নিয়ন্ত্ৰণ আইন তৎপৰতাৰে প্ৰণয়ন আৰু কাৰ্যকৰী কৰিবলৈ দাবী জনায়। 2023 চনত চলোৱা এটা স্বাক্ষৰ সংগ্ৰহ অভিযানত এই আইনখনৰ প্ৰতি দেশৰ 1,20,00,000তকৈ অধিক লোকৰ সমৰ্থন থকাৰ বিষয়ে তথ্য লাভ কৰা বুলি স্মাৰক পত্ৰখনত উল্লেখ কৰা হৈছে। মৰিগাঁও জিলাত লায়নছ ক্লাবৰ উদ্যোগত আৰু মৰিগাঁও মহাবিদ্যালয়ৰ সহযোগত এই দিৱস উপলক্ষে আজি এখন দিনজোৰা সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত লায়নছ ক্লাবৰ সদস্য, মহাবিদ্যালয়ৰ শিক্ষককে ধৰি 100গৰাকীৰো অধিক লোকে অংশগ্ৰহণ কৰে। বজালি জিলাৰ পাঠশালাস্থিত শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত এই দিৱসৰ সৈতে সংগতি ৰাখি এখন বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। বজালি সদর মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ দীপ্তি চৌধুরী শুভারম্ভ করা সভাখনত কেইবাগৰাকীও জ্যেষ্ঠ চিকিৎসক, নার্স, আশাকর্মী আৰু সচেতন নাগরিক উপস্থিত থাকে। রাষ্ট্রীয় স্বাস্থ্য অভিযানের অধীনত কাছাৰ জিলা স্বাস্থ্য সমিতিয়ে আজি এই দিবস বিস্তৃত কার্যসূচীৰে পালন করে। রাজ্যৰ অন্যান্য প্রান্তৰ পৰাও আমালৈ এই দিবস পালনৰ বাতৰি আহি আছে। বিটিচিৰ প্ৰতিটো পৰিষদীয় সমষ্টিত আজি হিতাধিকাৰী আৰ্থ সামাজিক সজাগতা সভা অনুষ্ঠিত হয়। ওদালগুৰি জিলাৰ মুৰৈবৰী পৰিষদীয় সমষ্টিৰ কলাইগাঁৱত অনুষ্ঠিত সভাত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ইউজি ব্ৰহ্ম, ইউ পি পি এলৰ নেতা খাম্ফা বৰগয়াৰীকে ধৰি দলটোৰ বহুকেইগৰাকী নেতাকৰ্মী উপস্থিত থাকে। সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সভাত উপস্থিত লোকসকলক উদ্দেশ্যে দিয়া ভাষণত কেন্দ্র, রাজ্য আৰু পৰিষদীয় চৰকাৰখনে জনসাধাৰণৰ বাবে ৰূপায়ণ কৰি অহা ধ্বজাবাহী আঁচনিসমূহৰ সন্দৰ্ভত বিতংকৈ ব্যাখ্যা কৰে। ৰাজ্য চৰকাৰৰ অনুসূচিত জাতি পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয় আৰু উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ সহযোগত শোণিতপুৰ জিলাৰ অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় আঁচনিৰ অধীনত বিনামূলীয়াকৈ এবছৰীয়া বৃত্তিমূলক দক্ষতা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। 2025-2026 শৈক্ষিক বৰ্ষৰ বাবে এই বিনামূলীয়া কাৰ্যসূচীত নামভৰ্তিৰ বাবে অভিযান চলোৱা হ'ব বুলি শোণিতপুৰৰ জিলা উন্নয়ন আয়ুক্তই এখন পত্ৰযোগে প্ৰকাশ কৰিছে। অহা 16 জুলাই পুৱা 11 বজাৰ পৰা তেজপুৰত থকা জিলা নিয়োগ বিনিময় কেন্দ্ৰত এই নামভৰ্তি অভিযান অনুষ্ঠিত হ'ব। আই টি ই এছ ছিংগাপুৰৰ সহযোগিতাৰে অসম দক্ষতা বিকাশ অভিযানৰ অধীনৰ এই প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে ব্যৱসায়িক ভিত্তিত সৌন্দৰ্য চৰ্চা আৰু স্বাস্থ্য যতন, খুচুৰা সেৱাকে ধৰি বিভিন্ন বিষয়ৰ উচ্চমানৰ বৃত্তিমূলক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। আগ্ৰহী অনুসূচিত জাতিৰ প্ৰাৰ্থীসকলক সেইদিনা সঠিক সময়ত উপস্থিত থাকি বিনামূলীয়া দক্ষতা বিকাশ প্ৰশিক্ষণ আৰু উন্নত নিয়োগৰ সুযোগৰ বাবে সুবিধা গ্ৰহণ কৰিবলৈ শোণিতপুৰৰ জিলা উন্নয়ন আয়ুক্তই আহ্বান জনাইছে। আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থা সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অসম মাধ্যমিক শিক্ষা পৰিষদ ছেবাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকা আৰু গুৱাহাটী তাৰিণী চৰণ চৌধুৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা জ্যোৎস্না ভাগৱতীয়ে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ আঁতৰিব অৰুণিমা গোস্বামীয়ে। পৰৱৰ্তী বাতৰিৰ বাবে আমি উভতি গৈছো নিৰুপমা বৰঠাকুৰৰ ওচৰলৈ।
অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত গুৱাহাটী শিশু মহোৎসৱৰ আজি দ্বিতীয় দিনা 150 শিশুৱে নাটক, নৃত্য, মুকাভিনয় আৰু সুকুমাৰ কলাৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছে। পুৱা 10 বজাত আৰতি হাজৰিকাৰ যোগাসনৰ প্ৰশিক্ষণেৰে আৰম্ভ হোৱা আজিৰ কাৰ্যসূচীৰ নাট কৰ্মশালাত বিশিষ্ট নাট্যকাৰ পৰিচালক ৰবিজিতা গগৈ আৰু নাট্যশিল্পী ৰাজীৱ কুমাৰ হাউদে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে। মুকাভিনয়ৰ কৰ্মশালাত বিশিষ্ট শিল্পী মইনুল হক আৰু তেওঁৰ সহযোগী ৰাহিল ৰিজুৱে প্ৰশিক্ষণ প্ৰদান কৰে। সুকুমাৰ কলাৰ কৰ্মশালাত দেৱকান্ত হাজৰিকা আৰু দিগন্ত হাজৰিকা নৃত্য কৰ্মশালাত বিশিষ্ট নৃত্য পৰিচালক আৰু শিল্পী প্ৰিয়ংকা কাশ্যপ আৰু সংগীতৰ কৰ্মশালাত ধীৰাজ ডেকা, দীপক দাস আৰু বিকাশ ৰয়ে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে। বিশিষ্ট নাট্যকাৰ পৰিচালক চলচ্চিত্ৰ সমালোচক নয়ন প্ৰসাদে গুৱাহাটী শিশু চলচ্চিত্ৰ শিশু মহোৎসৱৰ চলচ্চিত্ৰ প্ৰদৰ্শনী উদ্বোধন কৰে। মহোৎসৱত শিশু উপযোগী 2খন চুটি ছবি প্ৰদৰ্শন কৰা হয়। বিয়লি 4:30 বজাৰ পৰা আয়োজিত সাংস্কৃতিক কাৰ্যসূচীত নাৰেঙ্গীৰ শংকৰদেৱ বিদ্যা নিকেতন আৰু উত্তৰ গুৱাহাটীৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আজি গড় সংৰক্ষণ আৰু প্ৰাকৃতিক প্ৰশিক্ষণ ব্যৱস্থাৰ অধীনত এখন বিশেষ সভাৰ আয়োজন কৰে। অনুষ্ঠানত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ লৰ্ডছত অনুষ্ঠিত তৃতীয় টেষ্টৰ আজি দ্বিতীয় দিনা ঘৰুৱা দল ইংলেণ্ডে প্ৰথম ইনিংছত 387 ৰাণ সংগ্ৰহ কৰিছে। ভাৰতৰ হৈ জছপ্ৰীত বুমৰাই আজি 4টা উইকেট দখল কৰে। ইংলেণ্ডে আজি পুৱা কালি 4 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 251 ৰাণৰ পৰা খেল আৰম্ভ কৰে। কালি 99 ৰাণ কৰি অপৰাজিত হৈ থকা জ' ৰুটে তেওঁৰ শতক পূৰ্ণ কৰাৰ পাছতেই বুমৰাৰ বলত আজি 104 ৰাণ কৰি আউট হয়। অধিনায়ক বেন ষ্টকছকো 44 ৰাণত বুমৰাই আউট কৰে। পাঁচখনীয়া এণ্ডাৰছন টেণ্ডুলকাৰ শৃংখলাৰ বৰ্তমান 1-1 ফলাফলত ড্ৰ হৈ আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ ভূমিত উচ্ছেদ অভিযানত কোনো অন্তৰ্বৰ্তীকালীন স্থগিতাদেশ জাৰি কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ। মৃত ব্যক্তিৰ শৱদেহ পৰিয়ালক দিবলৈ অস্বীকাৰ কৰা ৰাজ্যৰ ব্যক্তিগত চিকিৎসালয়ৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ মন্ত্ৰীসভাৰ সিদ্ধান্তৰ প্ৰতি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ আদৰণি। অসমতো আজি বিশ্ব জনসংখ্যা দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী উদযাপন। গুৱাহাটী শিশু মহোৎসৱৰ দ্বিতীয় দিনা চানমাৰী বাকৰিত শিশুৰ উলহ মালহ। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজত লৰ্ডছত অনুষ্ঠিত তৃতীয় টেষ্টৰ ইংলেণ্ডৰ প্ৰথম ইনিংছত 387 ৰাণত সমাপ্ত। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত।